وَمَا نُرْسِلُ الْمُرْسَلِينَ إِلَّا مُبَشِّرِينَ وَمُنْذِرِينَ فَمَنْ آمَنَ وَأَصْلَحَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
আৰু আমি ৰাসূলসকলক কেৱল সুসংবাদবাহী আৰু সতৰ্ককাৰী ৰূপে প্ৰেৰণ কৰোঁ এতেকে যিসকলে ইমান আনিব আৰু নিজকে সংশোধন কৰিব তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ'ব